শিৱসাগৰ জিলাৰ বকটা অঞ্চলত থকা প্ৰায় 600 বছৰ পুৰণি বাখৰ বেঙেনা। এই আপুৰিগীয়া বৃক্ষৰ সংৰক্ষণ আৰু অসমৰ লগতে বিশ্ববাসীক ইয়াৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে এয়া আমাৰ এক প্ৰয়াস
মাত্ৰ। এজৰা শিৱসাগৰ জিলাৰে দিহিঙীয়া গাঁৱৰে চুমুচৰ ভঙা ঘাট তাৰ পাৰতে আছে জিলিকি বাখৰ বেঙেনাৰ পাত ঐ বাখৰ বেঙেনাৰ পাত বাখৰ বেঙেনা পাত ঐ বাখৰ বেঙেনা পাত ঐ বাখৰ বেঙেনা পাত চেপনৰে পৰা পাত ঠাকুৰ মা দেৱী পাত ঠাকুৰ মা দেৱী চোনপুৰা তোলোৱা পাত ঐ বকতাতে আছে আহোমৰ বহুতো আহোমৰ বহুতো জীয়া জীয়া ইতিহাস পাতে তাত ঐ বাখৰ বেঙেনাৰ পাত ঐ বাখৰ বেঙেনাৰ পাত ঘৰ চাবলৈ আহিলে বনভোজ খাবলৈ নাপাহৰিবা বাখৰ বেঙেনাতে পাক মাৰি যাবলৈ ৰূপালী বাখৰ হৈ থাকিব জিলিকি কোমল কৰোঁতে লৈ গাত ছায়া পুৰুকীয়া বাখৰ কি বেঙেনা মন পেলাই যাবা খাত বাখৰ বেঙেনাৰ পাত ঐ বাখৰ বেঙেনাৰ পাত বাখৰ বেঙেনাৰ পাত।